ৰাজ্যত সম্প্ৰতি মহিলাসকলৰ মাজত নতুন উদ্দীপনাৰ সৃষ্টি হৈছে আৰু প্ৰতিবছৰে চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাত নামভৰ্তি কৰা ছাত্ৰীৰ সংখ্যা নিৰন্তৰ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। যোৰহাটৰ নৱনিৰ্মিত অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে আম্মসহায়ক গোটৰ জৰিয়তে 40 লাখ মহিলাক সংগঠিত কৰিবলৈ সমৰ্থ হৈছে আৰু শিক্ষা, কৰ্মসংস্থাপন আৰু আত্মনিৰ্ভৰশীলতা আটাইকেইটা দিশতে বিগত 5টা বছৰত নিৰ্ণায়ক সফলতা অৰ্জন কৰিছে। 28.5 কোটি টকা ব্যয়েৰে এই চৌহদ নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ড০ অনুজ পেগু, অজন্তা নিয়োগ, বিমল বৰাৰ উপৰিও কেইবাগৰাকীও সাংসদ, বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তিয়ে অংশ লয়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আম্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত গোলাঘাট, যোৰহাট আৰু মাজুলী জিলাৰ 5,958গৰাকী উদ্যমীৰ মাজত আঁচনিখনৰ প্ৰথম কিস্তিৰ 79 কোটিতকৈও অধিক ধনৰাশি বিতৰণ কৰে। ডঃ শৰ্মাই এই অভিযানৰ অধীনত লখিমপুৰৰ 3,076গৰাকী, ধেমাজিৰ 1,799গৰাকী উদ্যমীৰ মাজত 48 কোটিৰো অধিক ধনৰাশি বিতৰণ কৰে। অনাগত সময়ত এই অভিযানৰ দ্বাৰা 10 লাখৰো অধিক উদ্যমীক সামৰি লোৱাৰ পৰিকল্পনাৰ বিষয়েও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই 17 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত যোৰহাট চৰকাৰী আইন মহাবিদ্যালয় উদ্বোধন কৰিব। তদুপৰি 9 কোটি টকা ব্যয় সাপেক্ষে গ্ৰাম্য আন্তঃগাঁথনি পুঁজিৰ অধীনত মৰিয়নীৰ চাহবাগিচা অঞ্চলত নিৰ্মাণ কৰা 2খন আদৰ্শ বিদ্যালয় আৰু মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন মুকলি কৰিব। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী লখিমপুৰলৈ যাব। ড০ শৰ্মাই লখিমপুৰত লাভলীনা বৰগোহাঁই ক্ষেত্ৰ, ক্ৰীড়াক্ষেত্ৰ মুকলি কৰিব। জিলাখনৰ চাবতীৰ লাভলীনা বৰগোহাঁই ক্ৰীড়াক্ষেত্ৰত কিছু সময় পাছতে মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট LED ষ্ট্ৰীট লাইট ছিষ্টেম, পথ সুৰক্ষা উন্নীতকৰণ প্ৰকল্প, নৰ্থ লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰসূতি আৰু শিশু চিকিৎসালয় উন্নীতকৰণকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজগড়ত আজি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। মন্ত্ৰী তথা স্থানীয় বিধায়ক বিমল বৰাই প্ৰতিষ্ঠানটো উদ্বোধন কৰি কয় যে এই প্ৰতিষ্ঠানে যুৱক যুৱতীসকলৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু কাৰিকৰী প্ৰশিক্ষণৰে সুসজ্জিত কৰি যুৱ প্ৰজন্মৰ বাবে অপাৰ সুযোগ প্ৰদান কৰিব। তেওঁ লগতে কয় যে প্ৰতিষ্ঠানখনে শিক্ষা আৰু কৰ্মসংস্থাপন লাভৰ যোগ্যতাৰ মাজৰ ব্যৱধান হ্ৰাস কৰি যুৱক যুৱতীসকলৰ ব্যৱহাৰিক দক্ষতাৰে সবল কৰি তুলিব আৰু অঞ্চলটোত বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰিব। সেনাবাহিনী যোগদান কৰিবলৈ আগ্ৰহী শ্ৰীভূমি জিলাৰ যুৱক যুৱতীসকলক অগ্নিবীৰ নিযুক্তিৰ বাবে অনলাইন যোগে পঞ্জীয়ন কৰিবলৈ আহান জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে অহা 1 এপ্ৰিলৰ ভিতৰত আবেদন কৰিব লাগিব। অগ্নিবীৰ জেনেৰেল ডিউটি, অগ্নিবীৰ ক্লাৰ্ক, অগ্নিবীৰ ট্ৰেডছমেন, অগ্নিবীৰ মিলিটাৰী পুলিচ, চিপাহী ফাৰ্মা আৰু ছোলজাৰ টেকনিকেল পদত এই আবেদন বিচৰা হৈছে। বয়স আৰু শিক্ষাগত অৰ্হতা অনুসৰি প্ৰাৰ্থীৰ বয়স 17 বছৰ 6 মাহৰ পৰা 22 বছৰ হ'ব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে সেনাৰ অফিচিয়েল ৱেবছাইট যোগে আবেদন জনাব পাৰিব। দুদিনীয়া ভ্ৰমণসূচীৰে কালি মাজুলীলৈ অহা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কমলেশ পাছোৱানে আজি জিলাখনৰ সংহত আয়ুক্ত কাৰ্যালয়ত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি মাজুলী সংহত আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰববীসকলৰ সৈতে জিলাখনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। ইয়াৰ পাছতে তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কেইবাটাও গৃহ পৰিদৰ্শন কৰি হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। পৰৱৰ্তী সময়ত তেওঁ জিলা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসা কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হয়। ইয়াৰ লগতে তেওঁ PMGSY-ৰ অধীনত নিৰ্মিত কেইবাটাও পথ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁ মাজুলীৰ সামগ্ৰিক অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে চৰকাৰী আঁচনি সময়মতে আৰু সুচাৰুৰূপে কাৰ্যকৰী কৰাত গুৰুত্ব আৰোপ কৰি অসম্পূৰ্ণ হৈ থকা কামসমূহ ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ৰাজ্যিক কৰ্মচাৰীলৈ দৌল উৎসৱৰ উপহাৰ হিচাপে ৰাজ্য চৰকাৰে চলিত মাহৰ দৰমহা আগতীয়াকৈ অৰ্থাৎ 27 ফেব্ৰুৱাৰীত প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতাৰ ইংগিতস্বৰূপে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত নিৰ্ধাৰিত দৰমহা 27 ফেব্ৰুৱাৰীতে প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে কৰ্মচাৰীসকলৰ পৰিয়ালৰ সুখ আৰু সমৃদ্ধি কামনা কৰে। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।